এয়া আকাশবাণী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ওড়িশাৰ জাজপুৰ জিলাৰ মা বিৰজা মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ফকীৰমোহন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। বিৰোধী দলৰ সদস্যসকলৰ হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মহাৰাষ্ট্ৰৰ পালঘৰত দ্বিতীয়টো পাহাৰীয়া সুৰংগৰ যুগান্তকাৰী মুম্বাই আহমেদাবাদ ৰেল প্ৰকল্প সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছে। ভাৰত আমেৰিকা বাণিজ্য চুক্তিৰ বাবে NDAৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ 18টা শক্তিপীঠৰ অন্যতম ওড়িশাৰ জাজপুৰ জিলাৰ মা বিৰজা মন্দিৰত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মন্দিৰ চৌহদত অৱস্থিত পবিত্ৰ নাভি গয়াত তেওঁৰ পূৰ্বপুৰুষসকলৰ স্মৃতিত পিণ্ডদান সম্পন্ন কৰে। ওড়িশা ভ্ৰমণসূচীৰ আজি দ্বিতীয় দিনটোত মা বিৰজা মন্দিৰ দৰ্শন কৰাৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে বালাছোৰৰ ফকীৰমোহন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মা বিৰজা মন্দিৰৰ দুৱাৰ জনসাধাৰণৰ বাবে বন্ধ ৰখাৰ লগতে জাজপুৰ পৌৰসভা আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ সকলো বিদ্যালয় আজিৰ দিনটোৰ বাবে বন্ধ ৰখা হয়। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বাহিনীৰ 20টা প্লেটুন মোতায়েন কৰাকে ধৰি অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। বিৰোধী দলৰ সদস্যসকলৰ হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 12 বজালৈ সদন স্থগিত ৰখা হৈছিল যদিও বিৰোধী দলৰ সদস্যসকলৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত সদনৰ কাম কাজ পুনৰ 2 বজালৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। আজি সদন মিলিত হোৱাৰ সময়তে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰাক্তন সাংসদ স্বৰূপ সিং হিৰিয়া নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰে। প্ৰয়াত নেতাগৰাকীৰ প্ৰতি সন্মান জনাই সদনত মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পাছতে অধ্যক্ষই প্ৰশ্নকালৰ আহ্বান জনায় আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে CAPF প্ৰশিক্ষণ প্ৰতিষ্ঠান সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দিবলৈ লয় যদিও বিৰোধী সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে উত্তৰ আধৰুৱা হৈ ৰয়। অধ্যক্ষ ওম বিৰলাই হস্তক্ষেপ কৰি বিৰোধী সদস্যসকলৰ সদনৰ কাম কাজ সুকলমে চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনায়। কিন্তু বিৰোধী সদস্যসকলে হুলস্থূল অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত দিনৰ 12 বজালৈ লোকসভাৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক ভাষণৰ আলোচনাকালত ব্যাঘাত জন্মোৱা বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক সমালোচনা কৰে। NDAৰ সংসদীয় দলৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰি কয় যে সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাটো উচিত নহয়। মন্ত্ৰী শ্ৰীৰিজিজুৱে আলোচনাত অংশগ্ৰহণ কৰিবলৈ বিচৰা অন্যান্য সাংসদৰ মূল্যৱান সময় ৰাহুল গান্ধীয়ে অপচয় কৰা বুলি অভিযোগ কৰে। মহাৰাষ্ট্ৰ পালঘৰত দ্বিতীয়টো পাহাৰীয়া সুৰংগ পথৰ তীব্ৰ গতিসম্পন্ন ৰেলগাড়ীৰ বাবে অনুকূল যুগান্তকাৰী মুম্বাই আহমেদাবাদ ৰেলপথৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি এই কথা ঘোষণা কৰে। তেওঁ কয় যে দেশৰ অভিলাষী বুলেট ৰেল কৰিডৰৰ ক্ষেত্ৰত ই মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীবৈষ্ণৱে এই ৰেল সুৰংগ পথ নিৰ্মাণত জড়িত সমগ্ৰ দলটোৰ প্ৰশংসা কৰি কয় যে বিশ্ব ভাৰতৰ প্ৰথমটো তীব্ৰ গতিসম্পন্ন ৰেল প্ৰকল্পৰ সাক্ষী হৈছে। চলিত বছৰৰ 2 জানুৱাৰীত প্ৰথমটো পাহাৰীয়া সুৰংগ ৰেলপথৰ সফলতাৰ পাছত এমাহৰ ভিতৰতে নিৰ্মাণ কৰা পালঘৰৰ এই দ্বিতীয়টো ৰেল সুৰংগ পথৰ কাম সম্পূৰ্ণ হৈছে। পঞ্জাৱৰ হুচিয়াৰপুৰত কালি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 4গৰাকী স্কুটাৰ আৰোহীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰমতে লোককেইজন স্কুটাৰেৰে এখন বিয়াৰ পৰা আহি থকা সময়ত এখন গাড়ীয়ে মহতিয়াই নিয়াৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। 4জন আৰোহী থিতাতে মৃত্যুমুখত পৰা বুলি আৰক্ষীৰ সূত্ৰ প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত আছে। ইপিনে উত্তৰাখণ্ডৰ ডেৰাডুনৰ কালচি এলেকাত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু 10 খাৱৈত বাগৰি পৰে। বাছখনত কমেও 30জন যাত্ৰী থকাৰ তথ্য পোৱা গৈছে। প্ৰশাসন আৰু উদ্ধাৰকাৰী দলৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পাদিত শেহতীয়া বাণিজ্য চুক্তিৰ বাবে NDAৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈছে। সংসদীয় ভৱন চৌহদত আজি অনুষ্ঠিত NDAৰ সংসদীয় দলৰ এখন বৈঠকত সাংসদসকলে প্ৰধানমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰে বুলি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে জানিবলৈ দিছে। বৈঠকখনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে ভাৰত আমেৰিকাৰ এই চুক্তিক ঐতিহাসিক বুলি অভিহিত কৰাৰ লগতে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ এসপ্তাহৰ ভিতৰতে এই চুক্তিখন সম্পাদিত হোৱাটো তাৎপৰ্যপূৰ্ণ বুলি আখ্যা দিয়ে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰতবৰ্ষৰ সৈতে সমন্বয়েৰে কাম কাজ কৰিবলৈ বিশ্বৰ সকলো উন্নত দেশেই আগ্ৰহ প্ৰকাশ কৰিছে। বৰ্তমানলৈ বিশ্বৰ 39খন দেশৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি সম্পাদিত হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰত আমেৰিকা বাণিজ্য চুক্তিক উভয় পক্ষৰ বাবে লাভজনক হিচাপে বিবেচিত এটা মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে শান্তি আৰু উন্নয়নৰ হকে একেলগে কাম কৰাৰ বাবে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয় দেশে বৃহৎ সম্ভাৱনাৰে পৰিপূৰ্ণ। এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ নাগৰিকসকল আৰু উদ্যোগসমূহ ব্যাপক হাৰত উপকৃত হ'ব বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় যে ইয়াৰ ফলত সমগ্ৰ বিশ্বক উপকৃত কৰিব পৰাকৈ সহযোগিতাৰে প্ৰযুক্তিৰ উদ্ভাৱন আৰু সমস্যাৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত দেশ দুখন সমৰ্থ হ'ব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে লোকসভাত শেহতীয়াকৈ দাখিল কৰা 2026-2027 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰি এই বাজেটে দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত বৰঙণি যোগাব বুলি মত প্ৰকাশ কৰিছে। বিমানৰ ক্ষেত্ৰত সীমা শুল্ক ৰেহাইৰ ব্যৱস্থাই দেশীয় বিমান নিৰ্মাণ খণ্ডক বহুলভাৱে উপকৃত কৰিব বুলি মন্ত্ৰালয়ে মত পোষণ কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সচিব সমীৰ কুমাৰ সিনহাই কয় যে বিমানৰ চোৱাচিতা, মেৰামতি আৰু সা সঁজুলিৰ প্ৰয়োজন সাপেক্ষ সাল সলনিৰ ক্ষেত্ৰত সীমা শুল্ক ৰেহাইৰ ব্যৱস্থা 2028 চন পৰ্যন্ত সম্প্ৰসাৰণ কৰাটো দেশৰ বিমান নিৰ্মাণ খণ্ডক অধিক শক্তিশালী কৰি তুলিব। ইয়াৰ ফলত সা সঁজুলিৰ মূল্য হ্ৰাস কৰাৰ লগতে দক্ষতাপূৰ্ণ কৰ্মসংস্থান সৃষ্টি কৰাকে ধৰি বিভিন্ন দিশত হ'বলগীয়া ইতিবাচক পৰিৱৰ্তনে বিশ্বৰ বিমান পৰিবহণ খণ্ডত ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ NSEৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া আশীষ কুমাৰ চৌহানে ভাৰত আমেৰিকা বাণিজ্য চুক্তিৰ প্ৰশংসা কৰি এই চুক্তিক উদ্ভাৱনৰ চালিকা শক্তি হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ চুক্তিখনক প্ৰযুক্তি, শ্ৰমিক আৰু বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানিকে ধৰি বিভিন্ন দিশৰ পৰা উভয় দেশৰ বাবে লাভজনক বুলি আখ্যা দিয়ে। শ্ৰীচৌহানে লগতে কয় যে দেশ দুখনৰ মাজত সম্পাদিত এই চুক্তিখন উদ্যোগ, সেৱাখণ্ড আৰু তথ্য প্ৰযুক্তি খণ্ডক উপকৃত কৰাৰ উপৰি ভেনিজুৱেলাৰ পৰা তেলৰ আমদানিৰ দিশতো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। খেলৰ বাতৰি। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বড়োদৰাৰ কাটাম্বিৰ BCA ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত খেলখন আৰম্ভ হ'ব। এই খেলখনত বিজয়ী দলটো অহা বৃহস্পতিবাৰে হ'বলগীয়া ফাইনেল খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্মৃতি মান্ধানা নেতৃত্বাধীন RCB মহিলা দলটোৱে ইতিমধ্যে লীগ পৰ্যায়ৰ শীৰ্ষস্থানত থাকি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে জেমিমা ৰুড্ৰিগছৰ নেতৃত্বত দিল্লী কেপিটেলছে যোৱা দেওবাৰে লীগ পৰ্যায়ৰ ফাইনেল খেলত UP ৱাৰিয়ৰ্ছক 5 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ওড়িশাৰ জাজপুৰ জিলাৰ মা বিৰজা মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ফকীৰমোহন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। বিৰোধী দলৰ সদস্যসকলৰ হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মহাৰাষ্ট্ৰৰ পালঘৰত দ্বিতীয়টো পাহাৰীয়া সুৰংগৰ যুগান্তকাৰী মুম্বাই আহমেদাবাদ ৰেল প্ৰকল্প সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছে। ভাৰত আমেৰিকা বাণিজ্য চুক্তিৰ বাবে NDAৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।